আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া বাতৰি শুনিবলৈ পাব।
এয়া আকাশবাণী। বাতৰি পঢ়িছো পৱন কুমাৰ বৰাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, লোকসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযানৰ আজি অন্তিম দিন। আজি সন্ধিয়া 5 বজাত নিৰ্বাচনী প্ৰচাৰৰ অন্ত পৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজিৰে পৰা 3-দিনীয়া কাৰ্যসূচীৰে কন্যাকুমাৰী ভ্ৰমণ কৰিব। দক্ষিণ পশ্চিম মৌচুমী বতাহ কেৰালাত প্ৰৱেশ কৰাৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বেছিভাগ এলেকাৰ দিশে অগ্ৰসৰ হৈছে বুলি ভাৰতীয় বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে। আৰু থাইলেণ্ডৰ বেংককত চলি থকা বিশ্ব অলিম্পিক বক্সিং কোৱালিফায়াৰ প্ৰতিযোগিতাৰ পুৰুষৰ 57 কিলোগ্ৰাম শাখাত ভাৰতৰ শচীন শিৱাসে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। লোকসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযানৰ আজি অন্তিম দিন। আজি সন্ধিয়া 5 বজাত নিৰ্বাচনী প্ৰচাৰৰ অন্ত পৰিব। দেশৰ 7খন ৰাজ্য আৰু 1খন কেন্দ্ৰীয়শাসিত অঞ্চলৰ 57টা সমষ্টিত এই পৰ্যায়ত 1 জুনত ভোটগ্ৰহণ কৰা হ'ব। অন্তিম পৰ্যায়ত ভোটগ্ৰহণ হ'বলগীয়া উত্তৰ প্ৰদেশৰ বাৰাণসী সমষ্টিৰ পৰা বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। এই পৰ্যায়ত নিৰ্বাচন হ'বলগীয়া সমষ্টিসমূহত শাসক বিৰোধী উভয় দলৰ ৰাজনৈতিক নেতাসকলে প্ৰচাৰ অব্যাহত ৰাখিছে। আকাশবাণীৰ সংবাদদাতাই জনোৱা অনুসৰি প্ৰতিৰক্ষা মন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা ৰাজনাথ সিঙে আজি উত্তৰ প্ৰদেশৰ কুশীনগৰ ৰবাৰ্টগঞ্জ চন্দৌলী লোকসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাব। একেদৰে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱে কুশীনগৰ আৰু সোনভদ্ৰা সমষ্টিত ৰোড শ্বত ভাগ ল'ব। ইপিনে সমাজবাদী পাৰ্টীৰ মুৰববী অখিলেশ যাদৱে আজি মহাৰাজগঞ্জ আৰু ঘোচী সমষ্টিত দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব। ইপিনে জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আজি ঝাৰখণ্ডৰ দুমকাত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰাৰ কথা। ৰাজ্যখনৰ বিজেপিৰ মুৰববী বাবুলাল মুৰাণ্ডীয়ে গুড্ডা আৰু চাহিবগঞ্জত আৰু মুখ্যমন্ত্ৰী চম্পা চোৰেণে গুড্ডা, দুমকা আৰু চাহিবগঞ্জত নিৰ্বাচনী সভাত ভাগ ল'ব। প্ৰধানমন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা নৰেন্দ্ৰ মোদীয়ে কালি ওড়িশাত নিৰ্বাচনী প্ৰচাৰ চলায়। শ্ৰীনগৰ ময়ূৰগঞ্জ লোকসভা সমষ্টিৰ বৰিপাদাত বালাচুৰ লোকসভা সমষ্টিৰ ৰেৱানাথ আৰু কেন্দ্ৰপ্ৰয়া লোকসভা সমষ্টিৰ বাৰৱাত 3খন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে পশ্চিমবংগ, ঝাৰখণ্ড আৰু ওড়িশাৰ ভোটদাতাসকলৰ আনন্দ আৰু উৎসাহ প্ৰত্যক্ষ কৰিতেও কেন্দ্ৰত তৃতীয়বাৰৰ বাবে এখন মজবুত মোদী চৰকাৰ গঠন হ'ব বুলি নিশ্চিত হৈছে। উত্তৰ প্ৰদেশতো নিৰ্বাচন হ'বলগীয়া সমষ্টিসমূহত প্ৰচাৰ অভিযান অব্যাহত আছে। জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে কালি ৰাজ্যখনৰ 4খন নিৰ্বাচনী প্ৰচাৰ সভা আৰু এটা ৰোড শ্বত অংশগ্ৰহণ কৰে। কংগ্ৰেছৰ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেই কালি বালাচুৰত এখন জনসভা সম্বোধন কৰে। ইফালে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কালি কুশীনগৰত এখন নিৰ্বাচনী সভাত ভাষণ দি কয় যে কেৱলমাত্ৰ বিজেপিয়েহে দেশৰ সীমান্তত সুৰক্ষিত কৰিবলৈ সক্ষম। তেওঁ পাছত দেওবৰীয়াতো নিৰ্বাচনী প্ৰচাৰ চলায় আৰু গোৰখপুৰত এটা মেগা ৰোড শ্বত অংশগ্ৰহণ কৰে। বিহাৰতো নিৰ্বাচন হ'বলগীয়া 8টা লোকসভা সমষ্টিত প্ৰচাৰ অভিযান অব্যাহত আছে। বিহাৰ বিজেপিৰ অধ্যক্ষ তথা ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী সোমনাথ চৌধুৰীয়ে কালি পাটলিপুত্ৰ সংসদীয় সমষ্টিৰ দীঘাত এটা ৰোড শ্বত অংশগ্ৰহণ কৰে। নেতাগৰাকীয়ে নালন্দা, জেহানাবাদ আৰু কাৰাকাট সংসদীয় সমষ্টিতো প্ৰচাৰ সভাত ভাগ লয়। আৰজেডিৰ মুৰববী লালু প্ৰসাদেও পাটলিপুত্ৰ সমষ্টিৰ বিভিন্ন অঞ্চলত নিৰ্বাচনী প্ৰচাৰ চলায়। সমষ্টিটোৰ ফুলবাৰী শ্বৰীফত এখন জনসভাত সম্বোধন কৰি দলটোৰ নেতা তেজস্বী প্ৰসাদ যাদৱে নিৰ্বাচনত IMDI মিত্ৰজোঁটে 300খনতকৈ অধিক আসন লাভ কৰিব বুলি দাবী কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজিৰে পৰা 3-দিনীয়া কাৰ্যসূচীৰে কন্যাকুমাৰী ভ্ৰমণ কৰিব। আজি দিল্লীতে ত্ৰিবান্দ্ৰমৰ পৰা কন্যাকুমাৰীত উপস্থিত হৈ ভগৱতী মন্দিৰ দৰ্শন কৰিব। ইয়াৰ পাছত প্ৰধানমন্ত্ৰীয়ে MS বিবেকানন্দ জাহাজেৰে স্বামী বিবেকানন্দ মেমৰিয়েললৈ যাব। তাত 3 দিন ধ্যান কৰাৰ পাছত তেওঁ 1 জুনত থিৰুভল্লুৱাৰৰ প্ৰতিমূৰ্তিও দৰ্শন কৰিব। একেদৰে প্ৰধানমন্ত্ৰী মোদী বিশেষ বিমানযোগে ত্ৰিবান্দ্ৰমলৈ ঘূৰি আহিব। আজি হিন্দী সাংবাদিকতা দিৱস। 1826 চনত ক্ৰিছ মেট পণ্ডিত যুগল কিশোৰ শুক্লাই প্ৰকাশ কৰি উলিওৱা প্ৰথম হিন্দী বাতৰি কাকত উদয় মাৰ্টণ্ডৰ জৰিয়তে হিন্দী সাংবাদিকতাৰ যাত্ৰা আৰম্ভ হৈছিল। সততা আৰু সাহসেৰে জনকল্যাণৰ উদ্দেশ্যে কাম কৰা হিন্দী সাংবাদিকতাৰ যাত্ৰা আৰম্ভ হৈছিল সততা আৰু সাহসেৰে জনকল্যাণৰ উদ্দেশ্যে কাম কৰা হিন্দী সাংবাদিকসকলৰ বিশেষ অৱদানৰ বাবে হিন্দী সাংবাদিকতা দিৱসৰ দিনটো উৎসৰ্গিত। হিন্দী বাতৰি কাকত উদয় মাৰ্টণ্ড ভাৰতৰ সাংবাদিকতাৰ ইতিহাসত এক মাইলৰ খুঁটি আছিল। ই ভাৰতীয় সাংবাদিকতাৰ নতুন যুগৰ আৰম্ভণিক প্ৰতিনিধিত্ব কৰাৰ লগতে দেশৰ সমাজ আৰু সংস্কৃতিক প্ৰভাৱিত কৰিছিল। উদয়ত মৰ্যন্দৰ যুগতে ভাৰতৰ সংবাদ ক্ষেত্ৰত ভালেসংখ্যক গুৰুত্বপূৰ্ণ প্ৰকাশনৰ লগতে বহুতো নতুন সাংবাদিকে এই ক্ষেত্ৰখনত প্ৰৱেশ কৰিছিল, যাৰ ফলত সাংবাদিকতাৰ বিষয়ে জনসাধাৰণৰ সজাগতা বৃদ্ধি হৈছিল আৰু নাগৰিকসকলক সঠিক তথ্য প্ৰদান কৰাত হিন্দী বাতৰি কাকতৰ গুৰুত্ব বৃদ্ধি পাইছিল। আকাশবাণী গুৱাহাটী আঞ্চলিক বাতৰি বিভাগে অহা 4 জুলাই লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিনা জনাদেশ 2024 শীৰ্ষক দিনজোৰা অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত কেইবাগৰাকীও বিশ্লেষক আৰু সমল ব্যক্তিৰ উপস্থিতিত ভোটগণনাৰ শেহতীয়া তথ্য সম্পৰ্কে আলোচনা কৰাৰ লগতে দেশ আৰু ৰাজ্যৰ বিভিন্ন সমষ্টিৰ পৰা আকাশবাণীৰ সংবাদদাতাৰ সৈতে সংযোগ স্থাপন কৰি পোনপটীয়াকৈ ভোটগণনাৰ শেহতীয়া তথ্য প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানটো পুৱা 9:15 পৰা অব্যাহত থাকিব। এই অনুষ্ঠানটো নিউজন AIR এপ, আমাৰ ইউটিউব চেনেল AIR নিউজ গুৱাহাটী আৰু @AIR_NEWS_GHO যোগে পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। দক্ষিণ পশ্চিম মৌচুমী বতাহ কেৰালাত প্ৰৱেশ কৰাৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বেছিভাগ এলেকাৰ দিশে অগ্ৰসৰ হৈছে বুলি ভাৰতীয় বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে স্বাভাৱিকতে 1 জুনত প্ৰতিবছৰে কেৰালাত মৌচুমী বায়ুৱে প্ৰৱেশ কৰাৰ দুদিন পূৰ্বে এইবাৰ ৰাজ্যখনত মৌচুমীৰ আগমন ঘটে। আকাশবাণীৰ সৈতে হোৱা কথা বতৰাত ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ সঞ্চালক প্ৰধান মৃত্যুঞ্জয় মহাপাত্ৰই কয় যে দক্ষিণ ভাৰতৰ কৰ্ণাটক, তামিলনাডু আৰু পুডুচেৰীতো অহা 2-3 দিনত মৌচুমী বায়ুৱে প্ৰৱেশ কৰিব। উত্তৰ প্ৰদেশৰ লগতে হিমালয়ৰ পাটদেশৰ পশ্চিমবংগ আৰু ছিকিমৰ সকলো অঞ্চলতে মৌচুমী বায়ু প্ৰৱেশ কৰিব বুলিও তেওঁ প্ৰকাশ কৰে। ইপিনে ডঃ মহাপাত্ৰই দক্ষিণ পশ্চিম মৌচুমী বায়ুৰ প্ৰভাৱত হোৱা গাজনি, ঢেৰেকনি আৰু বৰষুণৰ বাবে উত্তৰ পশ্চিম ভাৰতত গ্ৰীষ্ম প্ৰৱাহৰ মাত্ৰা হ্ৰাস পাব বুলিও কয়। জম্মু কাশ্মীৰৰ গ্ৰীষ্ম প্ৰৱাহৰ প্ৰতি লক্ষ্য ৰাখি জম্মু জিলা দণ্ডাধীশ দিনৰ 12 বজাৰ পৰা 3 বজাৰ ভিতৰত জীৱ জন্তুসমূহক বুজাই কঢ়িওৱা আৰু সামগ্ৰী তেওঁৰ কামত নিয়োগ কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে। আকাশবাণীৰ জম্মুৰ সংবাদদাতাই জনোৱাৰ মতে জীৱ জন্তুৰ প্ৰতি নিষ্ঠুৰতা প্ৰতিৰোধ 1960 আৰু 1965 অনুসৰি এনে নিষেধাজ্ঞা জাৰি কৰা হৈছে। প্ৰতিবছৰে জীৱ জন্তুৰ প্ৰতি নিষ্ঠুৰতা কম কৰাৰ লগতে সিহঁতৰ আঘাত আৰু মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ বাবে এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰি অহা হৈছে। তাপমান 37 ডিগ্ৰী চেণ্টিগ্ৰেডতকৈ বৃদ্ধি পালে এই আইনৰ অধীনত তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ ব্যৱস্থা গ্ৰহণ কৰিব পৰা যায়। এই নিৰ্দেশ অহা দুমাহৰ বাবে নাইবা পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বাহাল থাকিব। এই আইন অনুসৰি কোনো লোকে যিকোনো জীৱ জন্তুকে বাহন টনা বা বুজাই কঢ়িওৱাৰ বাবে এদিনত 9 ঘণ্টাতকৈ অধিক বা গণনা নোহোৱাকৈ একেৰাহে 5 ঘণ্টাতকৈ অধিক সময়ৰ বাবে কামত লগাব নোৱাৰিব। ইজৰাইলৰ সুৰক্ষা বাহিনীয়ে গাজা ইজিপ্ত সীমান্তৰ সম্পূৰ্ণ পথছোৱাৰ পৰিচালনা নিজৰ নিয়ন্ত্ৰণলৈ নিছে। এই পথছোৱাত ফিলাডেলফিয়া এলেকা হিচাপে জনা যায়। ইজৰাইল সুৰক্ষা বাহিনীৰ মুখপাত্ৰ ৰিয়েৰ এডমিৰেল ডেনিয়েল হাগেৰিয়ে জনোৱা অনুসৰি নতুনকৈ অধিকৃত পথছোৱা গাজা ইজিপ্ত সীমান্তৰ 14 কিলোমিটাৰ এলেকা জুৰি আছে। অস্ত্ৰ শস্ত্ৰৰ চোৰাং কাৰবাৰৰ বাবে এই পথছোৱা হামাছৰ বাবে অতি গুৰুত্বপূৰ্ণ আছিল। সীমান্তত ভালেমান ৰকেট লঞ্চাৰ পোৱা গৈছে। এডমিৰেল হাগেৰিয়ে জনোৱা অনুসৰি সুৰক্ষা বাহিনীয়ে এই অঞ্চলত থকা 20টা সুৰংগৰ বিষয়েও অৱগত হৈছে। এই সুৰংগসমূহ সীমান্তৰ সিপাৰে চোৰাং সামগ্ৰী সৰবৰাহৰ বাবে ব্যৱহাৰ কৰা হৈছিল বুলি আশংকা কৰা হৈছে। থাইলেণ্ডৰ বেংককত চলি থকা বিশ্ব অলিম্পিক বক্সিং কোৱালিফায়াৰ প্ৰতিযোগিতাৰ পুৰুষৰ 57 কিলোগ্ৰাম শাখাত ভাৰতৰ শচীন চিবাছে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। তেওঁ তুৰস্কৰ প্ৰতিদ্বন্দ্বীক 5 খনৰ ব্যৱধানত পৰাস্ত কৰি বিজয় সাব্যস্ত কৰে আৰু 2খন খেলত জয়লাভ কৰিব পাৰিলে চিবাছে পেৰিছ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিব। ইপিনে ভাৰতৰ অংকুশিত বৰুৱাই ইতিমধ্যে প্ৰতিযোগিতাৰ মহিলাৰ 60 কিলোগ্ৰাম ওজন শাখাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। খেলুৱৈগৰাকীয়ে কালি কাজাখাস্তানৰ প্ৰতিদ্বন্দ্বীক 8-1 ফলাফলত পৰাস্ত কৰে। প্ৰতিযোগিতাত পুৰুষৰ 71 কিলোগ্ৰাম ওজন শাখাত ভাৰতৰ নিচান দেৱীয়ে থাইলেণ্ডৰ প্ৰতিদ্বন্দ্বীক 5-0 ফলাফলত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰিছে। একেদৰে ভাৰতৰ অৰুণভূতি চৌধাৰীয়েও মহিলাৰ 66 কিলোগ্ৰামৰ ওজন শাখাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। অৱশ্যে 92 কিলোগ্ৰামতকৈ অধিক ওজন শাখাত ভাৰতৰ নৰেন্দ্ৰ বেৰৱাল পৰাজিত হৈছে। ভাৰতৰ তাৰকা খেলুৱৈ পি ভি সিন্ধু ছিংগাপুৰ অপেন BWF Super 750 বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ দ্বিতীয় ৰাউণ্ডলৈ অগ্ৰসৰ হৈছে। প্ৰথম ৰাউণ্ডৰ খেলত সিন্ধুৱে বিশ্বকৰ্মাৰ 21 নম্বৰ স্থানৰ ৰেনে জায়েছফেল্ডক 21-12, 22 গেমত পৰাস্ত কৰে। অৱশ্যে পুৰুষৰ ছিংগলছৰ প্ৰথম ৰাউণ্ডত লক্ষ্য সেন আৰু কিদম্বি শ্ৰীকান্ত পৰাস্ত হয়। লক্ষ্য সেনৰ বিৰুদ্ধে বিশ্বৰ শীৰ্ষ স্থানৰ খেলুৱৈ আৰু সাম্প্ৰতিক অলিম্পিক চেম্পিয়ন ভিক্টৰ এক্সেলছেনে 13-21, 21-16 আৰু 13-21 গেমত বিজয় সাব্যস্ত কৰে। এইবাৰ দুয়োগৰাকী খেলুৱৈৰ মাজত হোৱা শেহতীয়া 8খন খেলত ভাৰতীয় খেলুৱৈগৰাকীৰ 7টা পৰাজয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। লোকসভা নিৰ্বাচনৰ 7ম পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ আজি অন্তিম দিন। আজি সন্ধিয়া 5 বজাত নিৰ্বাচনী প্ৰচাৰৰ অন্ত পৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজিৰ পৰা 3 দিনীয়া কাৰ্যসূচীৰে কন্যাকুমাৰী ভ্ৰমণ কৰিব। আৰু থাইলেণ্ডৰ বেংককত চলি থকা বিশ্ব অলিম্পিক বক্সিং কোৱালিফায়াৰ প্ৰতিযোগিতাৰ পুৰুষৰ 57 কিলোগ্ৰাম শাখাত ভাৰতৰ সুশীল থিলাছে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। এই হ'ল আমাৰ বাতৰি মাত্ৰ অন্ত পৰিছে।